জোহনে লিখা শুভবাৰ্তা চৈধ্য অধ্যায়। তোমালোকৰ হৃদয় ব্যাকুল নহওক, ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা। মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, আৰু নথকা হলে তোমালোকক ক'লোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। যদি মই যাওঁ আৰু তোমালোকলৈ ঠাই যুগুত কৰোঁ, তেনেহ'লে মই যি ঠাইত থাকোঁ তোমালোকে সেই ঠাইতে থাকিবলৈ পাবা। এইকাৰণে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। মই যি ঠাইলৈ যাওঁ তোমালোকে তাৰ বাট জানা। থোমাই যীশুক ক'লে, হে প্ৰভু, আপুনি ক'লৈ যায় তাকে আমি নাজানো, তেনেহ'লে বাটনো আমি কেনেকৈ জানিম। যীশুৱে তেওঁক ক'লে, মই বাট, সত্য আৰু জীৱন। মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো যাব নোৱাৰে। তোমালোকে মোক জনা হ'লে মোৰ পিতৃকো জানিলাহেঁতেন, এতিয়াৰে পৰা তোমালোকেও তেওঁক জানিছা আৰু দেখিছাও। ফিলিপে যীশুক ক'লে, হে প্ৰভু, পিতৃক আমাক দেখুৱাওক, সেয়ে আমালৈ যথেষ্ট হ'ব। যীশুৱে ক'লে, হে ফিলিপ, তোমালোকৰ সৈতে ইমান দিন থকাটো তুমি মোক চিনি পোৱা নাইনে? যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকেই দেখিলে, ইয়াৰ পাছতো পিতৃক দেখুৱাওক বুলি কেনেকৈ ক'ব পাৰিলা? মই যে পিতৃত আছো আৰু পিতৃও যে মোৰ লগত আছে, ইয়াক তুমি বিশ্বাস নকৰানে? মই যি যি কথা তোমালোকক ক'লোঁ সেইবোৰ নিজৰ পৰা নকওঁ, কিন্তু পিতৃয়ে মোৰ লগত থাকি তেওঁৰ কাৰ্যবোৰ সম্পন্ন কৰে। মই যে পিতৃত আছো আৰু পিতৃও যে মোৰ লগত আছে, মোৰ এই কথাতে বিশ্বাস কৰা, নাইবা মই কৰা কাৰ্যবোৰৰ কাৰণে মোক বিশ্বাস কৰা। মই তোমালোকক অতিস্বৰূপকৈ কওঁ, মই যি যি কৰ্ম কৰোঁ মোক বিশ্বাস কৰাজনেও তেনেকুৱা কাৰ্য কৰিব আৰু তাতকৈও মহৎ মহৎ কাৰ্য কৰিব, কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ। তোমালোকে মোৰ নামেৰে যিহকে খুজিবা মই তাকে পূৰ্ণ কৰিম, তাতে পিতা পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়। তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেনেহ'লে সেয়া মই পূৰ্ণ কৰিম। তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহ'লে মোৰ আজ্ঞাবোৰ পালন কৰিবা। আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কৰ্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে। সেই অত্য আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে, কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও। তোমালোকে হ'লে তেওঁক জানা, কিয়নো তেওঁ তোমালোকৰ সঙে সঙে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব। মই তোমালোকক অনাথকৈ এৰি নাযাওঁ, মই তোমালোকৰ ওচৰলৈ আকৌ আহিম। অলপ সময়ৰ পাছত জগতে মোক পুনৰ দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ'লে মোক দেখা পাবা, কাৰণ মই জীয়াই আছো বাবে তোমালোকো জীয়াই থাকিবা। সেইদিনা তোমালোকে জানিবা যে মই পিতৃত আছো আৰু তোমালোকো মোত আছা, ময়ো তোমালোকত আছো। যিজনে মোৰ আজ্ঞা পালন কৰে সেইজনে মোক প্ৰেম কৰে, আৰু যিজনে মোক প্ৰেম কৰে সেইজন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ'ব, আৰু ময়ো সেইজনক প্ৰেম কৰি তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম। তেতিয়া স্কুটিয়ে নহয় আন যিহুদাই তেওঁক ক'লে, হে প্ৰভু, কিনো হ'ল যে আপুনি জগতৰ আগত প্ৰকাশিত নহয় কিন্তু আমাৰ আগত নিজকে প্ৰকাশ কৰিব? যীশুৱে উত্তৰ দি তেওঁক ক'লে, কোনোৱে যদি মোক প্ৰেম কৰে তেনেহ'লে তেওঁ মোৰ বাক্য পালন কৰিব, মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব আৰু আমি তেওঁৰ ওচৰলৈ আহি তেওঁৰ সৈতে নিবাস কৰিম। যিজনে মোক প্ৰেম নকৰে সেইজনে মোৰ বাক্যও পালন নকৰে, আৰু যি বাক্য তোমালোকে শুনিবলৈ পাইছা সেই বাক্য মোৰ নহয় কিন্তু মোক পঠোৱা পিতৃৰহে। মই তোমালোকৰ লগত থাকোঁতেই এইবোৰ কথা তোমালোকক ক'লোঁ, কিন্তু সেই সহায়কৰ্তা পবিত্ৰ আত্মা যিজনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব তেওঁ তোমালোকক সকলো শিক্ষা দিব, আৰু মই তোমালোকক যি যি কৈছোঁ এই আটাই কথা তোমালোকক সোঁৱৰাব। মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ, জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক আৰু ভয়াতুৰো নহওক। মই তোমালোকক যিদৰে ক'লোঁ সেই বিষয়ে তোমালোকে শুনিলা, মই গৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম। তোমালোকে যদি মোক প্ৰেম কৰা তেনেহ'লে মই পিতৃৰ ওচৰলৈ যাব ওলোৱাৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন, কিয়নো পিতৃ মোতকৈ মহান। এইবোৰ ঘটা কালত তোমালোকে যেন বিশ্বাস কৰা, এইকাৰণে ঘটাৰ আগেই মই তোমালোকক এইবোৰ কথা ক'লোঁ। তোমালোকৰ সৈতে মই অধিক কথা এতিয়া নহ'ম, কিয়নো জগতৰ অধিকাৰী আহিছে আৰু মোৰ ওচৰত তাৰ একো নাই। কিন্তু মই যে পিতৃক প্ৰেম কৰোঁ আৰু পিতৃয়ে মোক দিয়া আজ্ঞাবোৰ মই যেন পালন কৰোঁ, এই বিষয়ে জগতে জানিবলৈ এতিয়া উঠা, আমি ইয়াৰ পৰা যাওঁ হওক।